ஏயா ஆகாஷ்வாணி. এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। কেন্দ্ৰীয় চৰকাৰে 2027 চনত দুটা পৰ্যায়ত লোকপিয়ল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন 21 জুলাইত আৰম্ভ হ'ব। চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ অনাৰ বাবে সকলো ৰাজনৈতিক দলৰ মাজত সহমত গঢ়ি তোলাৰ উদ্দেশ্যে কাম কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ উপ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছে আজি ভাৰত অষ্ট্ৰেলিয়া সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰা সন্দৰ্ভত মত বিনিময় কৰে। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰথম IPL খিতাপ জয়ৰ উদযাপনৰ সময়ত বেংগালুৰুৰ চিন্নস্বামী ষ্টেডিয়ামৰ সমীপত হোৱা হেঁচা খেলাৰ ঘটনাত পদপৃষ্ঠ হৈ কমেও 6 জন লোকে প্ৰাণ হেৰুৱাইছে। কেন্দ্ৰীয় চৰকাৰে 2027 চনত জাতিভিত্তিক গণনাৰ লগতে দুটা পৰ্যায়ত লোকপিয়ল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লোকপিয়লৰ বাবে 2027 চনৰ 1 মাৰ্চ ভিত্তি তাৰিখ বুলি গণ্য কৰা হ'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বৰফাবৃত অঞ্চলসমূহৰ বাবে 2026 চনত 1 অক্টোবৰ ভিত্তি তাৰিখ হ'ব। ভিত্তি তাৰিখৰ লগতে লোকপিয়লৰ অধিসূচনা 16 জুনত চৰকাৰী ৰাজপত্ৰৰ জৰিয়তে প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে 2011 চনত দুটা পৰ্যায়ত লোকপিয়ল অনুষ্ঠিত হৈছিল। প্ৰথম পৰ্যায়ত ঘৰৰ সূচী প্ৰস্তুত কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হৈছিল। সংসদৰ বৰ্ষাকালীন অধিৱেশন 21 জুলাইত আৰম্ভ হ'ব আৰু 12 আগষ্টত এই অধিৱেশনৰ সামৰণি পৰিব। নতুন দিল্লীত আজি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰে। পেহেলগামৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণত 25 গৰাকী ভাৰতীয়, 1 গৰাকী নেপালী নাগৰিকৰ মৃত্যুৰ প্ৰত্যাক্ৰম স্বৰূপে আৰম্ভ কৰা অপাৰেচন সিন্দুৰৰ পাছত এয়া সংসদৰ প্ৰথমখন অধিৱেশন হ'ব। অপাৰেচন সিন্দুৰৰ জৰিয়তে সশস্ত্ৰ বাহিনীসমূহ পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী ঘাটিসমূহ লক্ষ্য কৰি আক্ৰমণ চলাইছিল আৰু এই আক্ৰমণত 100ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছিল। ইয়াৰ পূৰ্বে বিৰোধী পক্ষৰ দলসমূহে অপাৰেচন সিন্দুৰ সম্পৰ্কে আলোচনা কৰাৰ বাবে সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰিবলৈ দাবী জনাইছে। চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ অনাৰ বাবে সকলো ৰাজনৈতিক দলৰ মাজত সহমত গঢ়ি তোলাৰ উদ্দেশ্যে কাম কৰি আছে। কেইমাহমান পূৰ্বে ন্যায়াধীশ যশৱন্ত বৰ্মাৰ চৰকাৰী বাসগৃহৰ পৰা বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ হৈছিল। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ন্যায়াধীশ বৰ্মাৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ ন্যায়পালিকাৰ দুৰ্নীতিৰ সৈতে জড়িত বিষয় আৰু ইয়াক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই। তেওঁ কয় যে ৰাষ্ট্ৰৰ হিতৰ বাবে ন্যায়পালিকা বা আন যিকোনো ক্ষেত্ৰৰ দুৰ্নীতি সন্দৰ্ভত আলোচনা হোৱা উচিত। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে আজি নতুন দিল্লীত জ্যেষ্ঠ নাগৰিকৰ ৰাষ্ট্ৰীয় পৰিষদৰ 4ৰ্থখন বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকে বৰ্তমানৰ আঁচনিসমূহৰ পৰ্যালোচনা, বিভিন্ন প্ৰয়োজনীয়তাসমূহৰ বিষয়ে আলোচনা আৰু বিকশিত ভাৰত 2047ৰ দৃষ্টিভংগীৰ সৈতে মিল থকা বিভিন্ন কাৰ্যসূচী নিৰ্ধাৰণৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব। উল্লেখযোগ্য যে দেশৰ প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকে যাতে মৰ্যাদা আৰু সন্মানসহ সমাজত সক্ৰিয়ভাৱে জড়িত হৈ থাকিব পাৰে তাৰ ওপৰত পৰিষদে গুৰুত্ব আৰোপ কৰে। এই বৈঠকৰ সময়ছোৱাত পৰিষদে ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে সংহত কাৰ্যসূচীৰ অধীনত হোৱা অগ্ৰগতিৰ বিষয়ত পৰ্যালোচনাও কৰে। ৰেল মন্ত্ৰালয়ে মহাৰাষ্ট্ৰত চেণ্ট্ৰেল ৰেলৱেৰ অধীনত প্ৰায় 129 কোটি টকা ব্যয় সাপেক্ষ মিৰাজ কৰ্ডলাইন প্ৰকল্পত অনুমোদন জনাইছে। 1.73 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেল লাইনে ৰেল পৰিচালনা পদ্ধতি উন্নত কৰাৰ লগতে মিৰাজ জংচনৰ ভিৰ নিয়ন্ত্ৰণ কৰিব। মিৰাজ জংচন হৈছে মিৰাজ পুনে, মিৰাজ কোলহাপুৰ আৰু মিৰাজ লণ্ডাকে ধৰি মুখ্য ৰেলপথসমূহ সংযোগ কৰাৰ মূল কেন্দ্ৰ। এই প্ৰকল্পৰ দ্বাৰা পশ্চিম মহাৰাষ্ট্ৰ ৰেলৱেৰ মালবাহী আৰু যাত্ৰীবাহী ৰেলসেৱাৰ উন্নতি সাধন হ'ব বুলি আশা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ উপ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মেৰিজে আজি ভাৰত অষ্ট্ৰেলিয়া সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰা সন্দৰ্ভত মত বিনিময় কৰে। অষ্ট্ৰেলিয়াৰ উপ প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত শ্ৰীমোদীক সাক্ষাৎ কৰি সীমান্ত অঞ্চলত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজত নিজৰ সমৰ্থন ব্যক্ত কৰে। দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, ঔদ্যোগিক সহযোগিতা, স্থিতিস্থাপক যোগান, শৃংখলতা, নতুন আৰু উদীয়মান প্ৰযুক্তিকে ধৰি মূল ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে কয় যে সুস্থিৰ, সুৰক্ষিত আৰু সমৃদ্ধিশালী ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে পৰস্পৰৰ দৃষ্টিভংগী, দ্বিপাক্ষিক সহযোগিতাৰ বাবে অতি প্ৰয়োজনীয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে অষ্ট্ৰেলিয়াত হৈ যোৱা নিৰ্বাচনত লেবাৰ পাৰ্টীৰ ঐতিহাসিক বিজয়ৰ বাবে তেওঁক অভিনন্দন জনায়। তেওঁ ভাৰতত এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগীয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজক নিমন্ত্ৰণ জনায়। মধ্যপ্ৰদেশৰ ঝাবুৱা জিলাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 6 মহিলাসহ 9 লোকৰ মৃত্যু হয়। চিমেণ্ট ভৰ্তি এখন ট্ৰাকে 4-চকীয়া বাহন এখনৰ ওপৰত বাগৰি পৰাৰ ফলতে শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। নিহত আটাইকেইজন লোকে মেঘনগৰৰ বাসিন্দা আৰু এখন বিবাহ অনুষ্ঠানৰ পৰা উভতি আহি আছিল। আহতসকলক ওচৰৰ হস্পিটেলত ভৰ্তি কৰোৱা হয়। ইয়াৰে এজনক সংকটজনক অৱস্থাত গুজৰাটৰ দাহোৰলৈ স্থানান্তৰ কৰা হয়। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে শোকাবহ দুৰ্ঘটনাটোত নিহতসকলৰ পৰিয়াললৈ 2,00,000 টকাকৈ আৰু আহতসকললৈ 50,000 টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাবুৱাৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত তেওঁ আহতসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা নিহতসকলৰ নিকটতম আত্মীয়লৈ 2,00,000 টকাকৈ আৰু আহতসকললৈ 50,000 টকাৰ সাহায্য ঘোষণা কৰে। পাকিস্তানক প্ৰদান কৰা বিত্তীয় সাহায্যৰ অপব্যৱহাৰৰ সম্ভাৱনা সন্দৰ্ভত ভাৰতে এছীয় বিকাশ বেংকক সকীয়াই দিছে। ভাৰতে পাকিস্তানৰ বৰ্ধিত প্ৰতিৰক্ষা ব্যয় কৰ আৰু মুঠ ঘৰুৱা উৎপাদন GDPৰ নিম্নগামী অনুপাত আৰু গুৰুত্বপূৰ্ণ স্থূল অৰ্থনীতি বিষয়ক সংস্কাৰৰ ক্ষেত্ৰত স্পষ্ট প্ৰগতিৰ অভাৱৰ পৰিপ্ৰেক্ষিতত বেংকৰ সম্পদসমূহৰ অপব্যৱহাৰৰ সম্ভাৱনাক লৈ গভীৰ চিন্তা প্ৰকাশ কৰিছে। ভাৰতে কৈছে যে মুঠ ঘৰুৱা উৎপাদনৰ অংশ হিচাপে কৰ সংগ্ৰহ 2018 বিত্তীয় বৰ্ষৰ 13% পৰা 2023 বিত্তীয় বৰ্ষত 9.2% হ্ৰাস পাইছে। ভাৰতে আঞ্চলিক শান্তি আৰু সুৰক্ষাৰ বাবে অবিৰতভাৱে গুৰুতৰ বিপদাশংকা সৃষ্টি কৰা পাকিস্তানৰ বৰ্তমানৰ শাসন ব্যৱস্থালৈও আপত্তি দৰ্শাইছে। ভাৰতে প্ৰকাশ কৰা মতে সন্ত্ৰাসবাদী সংগঠনলৈ পুঁজি যোগানৰ তদন্ত আৰু ৰাষ্ট্ৰসংঘই ঘোষণা কৰা সন্ত্ৰাসবাদী গোটৰ নেতাসকলৰ বিচাৰ তথা অপৰাধমূলক কাম কাজৰ জৰিয়তে সংগ্ৰহ কৰা সম্পত্তি জব্দ কৰা সন্দৰ্ভত বিত্তীয় কাৰ্যবাহিনীৰ ব্যৱস্থাৰ অগ্ৰগতি সন্তোষজনক নহয়। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰথম IPL খিতাপ জয়ৰ উদযাপনৰ সময়ত বেংগালুৰুৰ চিন্নস্বামী ষ্টেডিয়ামৰ সমীপত হোৱা হেঁচা ঠেলাৰ ঘটনাত পদপৃষ্ঠ হৈ কমেও 6 লোকে প্ৰাণ হেৰুৱাইছে। বিভিন্ন প্ৰৱেশদ্বাৰেৰে হাজাৰ হাজাৰ অনুৰাগীয়ে ততাতৈয়াকৈ ষ্টেডিয়ামত প্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়ত এই হেঁচা ঠেলাৰ ঘটনা সংঘটিত হয়। এই ঘটনাত আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ডিক চুফে তেওঁৰ ৰাজনৈতিক দল পাৰ্টী ফৰ ফ্ৰিডমে মিত্ৰজোঁটৰ চৰকাৰৰ পৰা ওলাই অহাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। শ্ৰীচুফে কয় যে তেওঁ আজি ৰজাৰ হাতত আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ অৰ্পণ কৰিব। হেগত এখন সংবাদমেলত শ্ৰীচুফে কয় যে তেওঁ কাৰ্যবাহী প্ৰধানমন্ত্ৰী হিচাপে দেশৰ মূল প্ৰত্যাহ্বানসমূহৰ সমাধানৰ বাবে কাম কৰি যাব। শ্ৰীচুফৰ নেতৃত্বত চৰকাৰখনে যোৱা বছৰ জুলাই মাহত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ৰেপো ৰেট হাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ উদ্দেশ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ বৈঠক আজি আৰম্ভ হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাৰ সমিতিখনৰ সিদ্ধান্ত অহা শুকুৰবাৰলৈ ঘোষণা কৰা হ'ব। বিশিষ্ট অৰ্থনীতিবিদ তথা বিশ্লেষকসকলৰ পূৰ্বানুমান অনুসৰি কেন্দ্ৰীয় বেংকটোৱে ৰেপো ৰেট তৃতীয়বাৰৰ বাবে 25 বেচিছ পইণ্ট হ্ৰাস কৰি 5.75% কৰাৰ সম্ভাৱনা আছে। আনহাতে ভাৰতীয় ষ্টেট বেংকৰ সদ্য প্ৰকাশিত এখন প্ৰতিবেদনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰাজনিত নীতিত ৰেপো ৰেট 50 বেচিছ পইণ্ট হ্ৰাস কৰাৰ অনুমান কৰা হৈছে। ৰোলেন গাৰোছত চলি থকা ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাত বিশ্বৰ দ্বিতীয় বাছনিৰ খেলুৱৈ তথা পূৰ্বৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজে আমেৰিকাৰ টমি পলক 6-0, 6-1, 6-4 ছেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। উল্লেখযোগ্য যে আলকাৰাজে প্ৰতিদ্বন্দ্বীক মাত্ৰ 1 ঘণ্টা 34 মিনিততে পৰাস্ত কৰে। 22-বছৰীয়া খেলুৱৈগৰাকীয়ে অহা শুকুৰবাৰে হ'বলগীয়া ছেমি ফাইনেলত ইটালীৰ লৰেঞ্জো মুছেটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় চৰকাৰে 2027 চনত দুটা পৰ্যায়ত লোকপিয়ল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন 21 জুলাইত আৰম্ভ হ'ব। চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ অনাৰ বাবে সকলো ৰাজনৈতিক দলৰ মাজত সহমত গঢ়ি তোলাৰ উদ্দেশ্যে কাম কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ উপ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছে আজি ভাৰত অষ্ট্ৰেলিয়া সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত মত বিনিময় কৰে। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰথম IPL খিতাপ জয়ৰ উদযাপনৰ সময়ত বেংগালুৰুৰ চিন্নস্বামী ষ্টেডিয়ামৰ সমীপত হোৱা হেঁচা ঠেলাৰ ঘটনাত পদপৃষ্ঠ হৈ কমেও 6 লোকে প্ৰাণ হেৰুৱাইছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।